দ্বিতীয় বংশাৱলী 28 অধ্যায়। আহজে ৰজা হৈ শাসনভাৰ লওঁতে তেওঁৰ বয়স আছিল 20 বছৰ। তেওঁৰ জেৰুচালেমত 16 বছৰ ৰাজত্ব কৰিছিল। তেওঁ ওপৰ পিতৃ দাউদৰ দৰে যিহুৱাৰ দৃষ্টিত যি ন্যায় সেয়া তেওঁ নকৰিলে। তাৰ পৰিৱৰ্তে তেওঁ ইজৰাইলৰ ৰজাসকলৰ পথত চলিছিল। আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেঁচা লো সাঁচত ঢালি সাজিছিল। তাৰ উপৰি যিহুৱাই ইজৰাইলৰ সন্তানসকলৰ আগৰ পৰা দূৰ কৰা জাতিসমূহৰ ঘিণলগীয়া ৰীতিৰ দৰে তেওঁ হিন্নুমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁ নিজৰ সন্তানসকলক জুইত দগ্ধ কৰিছিল। তেওঁ পবিত্ৰ ঠাইবোৰত পৰ্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল। এই হেতুকে তেওঁ ঈশ্বৰ জিহুৱাই তেওঁক অৰাম ৰজাৰ হাতত উঠাই দিছিল। তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁ অনেক লোকক বন্দী কৰি ধৰ্মচক্ৰলৈ লৈ গ'ল। আহজক ইজৰাইলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ'ল। যিজনে মহাসংহাৰেৰে তেওঁক পৰাজয় কৰিলে, কিয়নো আহজৰ লোকসকল তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাক ত্যাগ কৰিলে, সেইবাবে ৰমলিয়াৰ পুত্ৰ পেকহে জিহুদাৰ 120,000 লোকক একেদিনাই বধ কৰিলে। তেওঁলোক সকলোৱে বীৰ পুৰুষ আছিল। জিখিৰ নামেৰে এজন শক্তিশালী ইফ্ৰইমীয়া বীৰে ৰাজকোঁৱৰৰ মাছেয়াক ঘৰগিৰি অজিকামৰ আৰু ৰজাৰ প্ৰধান মন্ত্ৰী ইলকানাক বধ কৰিলে। তাতে ইজৰাইলৰ সন্তানসকলে তেওঁলোকৰ 200,000 লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসকল বন্দী কৰি লৈ গ'ল। তেওঁলোকে অনেক বস্তু লুট কৰিলে আৰু সেই লুটদ্ৰব্যবোৰ চমৰীয়ালৈ লৈ গ'ল। কিন্তু উদেত নামেৰে জিহুৱাৰ এজন ভাববাদী সেই ঠাইত আছিল। তেওঁ চমৰীয়ালৈ অহা সেই সৈন্য সামন্তৰ লগত সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ'ল। তেওঁলোকক ক'লে, কিয়নো তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱা জিহুদালৈ ক্ৰুদ্ধ হ'ল, সেইকাৰণে তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে। তাতে তোমালোকে আকাশ ঢুকি পোৱা ক্ৰোধেৰে তেওঁলোকক বধ কৰিলা। এতিয়া জিহুদাৰ আৰু জেৰুচালেমৰ লোকসকলক তোমালোকৰ বন্দী আৰু বেটী কৰি বখত ৰাখিবলৈ মন কৰিছা হওক, কিন্তু তোমালোকৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে তোমালোকৰ নিজৰো জানো পাপবোৰ নাই। এই হেতুকে এতিয়া মোৰ কথা শুনা, তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা, কিয়নো জিহুৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে। এতিয়া ইফ্ৰইমীয় সন্তানসকলৰ মাজৰ নিৰ্দিষ্ট কিছুমান অধ্যক্ষ জিহুহাননৰ পুত্ৰ অজৰিয়া, মচি লেমুটৰ পুত্ৰ বেৰেখিয়া, চল্লুমৰ পুত্ৰ জিহিচকিয়া আৰু হদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল। তেওঁলোকে তেওঁলোকক ক'লে, তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দুখবোৰ বহাবৰ অৰ্থে তোমালোকে জিহুৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছা হওক, কাৰণ আমাৰ দোষ অধিক আৰু ইজৰাইলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে। তেতিয়া অস্ত্ৰধাৰী লোকসকলে বন্দী কৰি অনা সেই লোকসকলক আৰু লুটদ্ৰব্যবোৰ অধ্যক্ষসকলৰ আৰু সকলো সমাজৰ আগত এৰি থৈ গ'ল। পাছত অধ্যক্ষসকলৰ দ্বাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্য বস্তুবোৰ ল'লে। পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে, তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে, তেওঁলোকক ভোজন পান কৰালে, তেওঁলোকৰ আঘাত পোৱা ঘাঁহবোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুৰ্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে। পাছত সেই লোকসকলক জিৰিহু নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকক লৈ গ'ল। এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়। তাৰ পাছত তেওঁলোক চমৰীয়ালৈ ঘূৰি আহিল। সেই সময়ৰ ৰজা আহজে সাহায্য অনুৰোধ কৰি অচুৰীয়া ৰজাসকলৰ ওচৰলৈ তেওঁৰ দূত পঠিয়ালে, কিয়নো ইদুমীয়াসকলে পুনৰ আহি যিহুদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল। পলেষ্টিয়াসকলেও নিম্নভূমিৰ আৰু যিহুদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল। তেওঁলোকে বৈতছেমচ, অয়ালুন, গডেৰু উপনগৰে সৈতে চুকু, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজু অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল। ইজৰাইলৰ ৰজা আহজৰ কাৰণে জিহুৱাই জিহুদাক নত কৰিলে, কিয়নো তেওঁ জিহুদাত কু আচৰণ আৰু জিহুৱাৰ বিৰুদ্ধে অতিক্ষয় অপৰাধ কৰিছিল। পাছত অচুৰৰ তিলগত পিন্নেছৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে, কিয়নো অচুৰৰ ৰজাক মূল্যৱান বস্তুবোৰ দিবলৈ আহজে জিহুৱাৰ গৃহৰ আৰু ৰাজগৃহৰ পৰা আৰু অধ্যক্ষসকলৰ পৰা ধন সম্পত্তি লৈছিল। কিন্তু ইয়াৰ দ্বাৰাই তেওঁৰ একো উপকাৰ নহ'ল। ৰজা আহজে তেওঁ দুখৰ কালতো জিহুৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল, কিয়নো তেওঁ নিজকে পৰাজয় কৰা ধৰ্মৰ স্বকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল। তেওঁ কৈছিল, অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে, এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম, তেতিয়া তেওঁলোকে মোকো সহায় কৰিব। কিন্তু সেইবোৰে তেওঁ আৰু গোটেই ইজৰাইলৰ সৰ্বনাশৰ কাৰণ হ'ল। পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি দুখৰ দুখৰ কৰিছিল। তেওঁ জিহুৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু জেৰুচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞবেদী সাজিছিল। তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে জিহুদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাক উদ্ধিত হ'বলৈ এইদৰে উত্তেজিত কৰিছিল। এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা জিহুদাৰ আৰু ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। আহজ তেওঁ পূৰ্বপুৰুষসকলৰ লগত নিদ্দিত হোৱাৰ পাছত লোকসকলে তেওঁক ইজৰাইলৰ ৰজাসকলৰ মৈদামনিত মৈদাম নিদিলে, কিন্তু জেৰুচালেম নগৰৰ মাজত মৈদাম দিলে। তাৰ পাছত তেওঁ পুত্ৰ হিজকিয়া তেওঁৰ পদত ৰজা হ'ল।